এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মার অধ্যক্ষতাত দিসপুরত অনুষ্ঠিত মন্ত্রীসভার বৈঠকত আজি চলিত বিত্তীয় বর্ষৰ বাজেটত প্রস্তাবিত কেইবাটাও বিষয় কার্যকরী করার সিদ্ধান্ত লোৱা হয়। কেবিনেটে ৰাজ্যখনৰ আত্মসহায়ক গোটৰ সদস্যক ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পর্যন্ত ষ্টাম্প ডিউটি ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আয়ুর্বেদিক চিকিৎসা গ্ৰহণ কৰি চিকিৎসক হিচাপে নিয়োজিতসকলৰ সুবিধাৰ্থে আজি মন্ত্রীসভায় নতুন সেৱাবিধিত অনুমোদন জনায়। অহা মাহৰ পৰা চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া ধৰণে ৰেচন কাৰ্ডৰ বিপৰীতে দাইল আৰু চেনি দিয়াৰ কাম আৰম্ভ কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত লয়। বিক্ৰীৰ বাবে চুক্তি থকা ভূমি পুনৰ বিক্ৰীৰ ক্ষেত্ৰত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ বাবে বিধানসভাত আইন প্ৰণয়নৰো আজি মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 56,606 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। বানপীড়িতসকলৰ বাবে স্থাপন কৰা 96টা আশ্ৰয় শিবিৰত 1,15,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰাকৃতিক সমস্যাটোক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতো প্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানো অব্যাহত আছে। বানৰ পাছত ৰাজ্যত কৃষিখণ্ডক পুনৰ শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কৃষি আন্তঃগাঁথনি পুঁজি আঁচনিৰ অধীনত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি পৰ্যন্ত ৰাজ্যৰ 893গৰাকী কৃষক, কৃষক উৎপাদক সংস্থা আৰু কৃষি উদ্যোগীয়ে এই পুঁজিৰ অধীনত প্ৰায় 1,181,13,00,000 টকাৰ ঋণৰ সুবিধা লাভ কৰে। আজি গুৱাহাটীৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কৃষি আন্তঃগাঁথনি পুঁজি বিষয়ক এখন কৰ্মশালা আৰু সজাগতা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। এই অনুষ্ঠানত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে। অনুষ্ঠানত অংশ লোৱাৰ পাছত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত কৃষকসকলক শীঘ্ৰে কঠীয়া আৰু অন্য কৃষি সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হ'ব।
মাননীয় মুখ্যমন্ত্রী ডাঙরী আমাক ইতিমধ্যে নির্দেশ দিছে। যোৱাকালিও মই আমাৰ বিষয়া কর্মচারী সকলের লগত মিটিং কৰিলোঁ। যোৱাকালি ৰাতি মই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুইগৰাকী এগ্ৰিকালচাৰ ডিঅ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। কাৰোবাক আমি কঠিয়া দিম আৰু কাৰোবাক আমি ডাইৰেক্ট ধান সিঁচিব পাৰে। যোনে কঠিয়া ল'ব তেওঁলোকক কঠিয়া দিবলৈকে চেষ্টা কৰিম। অহা 4-5 দিনৰ ভিতৰত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ আমাৰ কৃষি বিভাগে তাৰ লোকেল ব্যক্তিসকলৰ লগত লগ লাগি কঠিয়া পেলোৱাৰ ব্যৱস্থা কৰিব। ৰোৱাৰ নহয় আৰু 15 দিনত বা 20 দিনত কঠিয়াখিনি হ'ব। আমাৰ যিমানটো দেখিছো যে ভাদ মাহৰ 15 তাৰিখলৈকে আমি কঠিয়া ৰুব পাৰোঁ। আজি হয়তো শাওন মাহৰ 5 বা 6 তাৰিখ, গতিকে আমাৰ হাতত এই সময়খিনি আছে। গতিকে যাক কঠিয়া লাগে কঠিয়া দিবলৈকে চেষ্টা কৰিম আৰু যাক কঠিয়া নালাগে ডাইৰেক্ট আমি ধান সিঁচিও ধান উৎপাদন কৰিব পাৰোঁ।
সাম্প্ৰতিক বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে সংকটকালীন সময়ত অতিৰিক্ত মূল্য লৈ গ্ৰাহকক হাৰাশাস্তি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি আহান জনাইছে। জিলা প্ৰশাসনে বানৰ বিপদসংকুল পৰিস্থিতি নেওচি একাংশ লোকে জলাশয়সমূহত মাছ ধৰি থকা বিষয়টো লক্ষ্য কৰি এনে কাৰ্যৰ বিৰুদ্ধেও নিৰ্দেশনা জাৰি কৰিছে। হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে জিম্বাবৱেক আজি 90 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 220 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত জিম্বাবৱে 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰাণহে সংগ্ৰহ কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।